এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। উত্তৰ প্ৰদেশত অহা 12 জানুৱাৰীৰ পৰা হ'বলগীয়া মহাকুম্ভ মেলাত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা সত্ৰাধিকাৰ আৰু পুৰোহিতসকলে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অন্যান্য ৰাজ্যৰ লগতে উত্তৰ পূবৰ ৰাজ্যকেইখনক এই মেলালৈ আমন্ত্ৰণ জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে এই ৰাজ্যসমূহৰ পুৰোহিতসকলক ৰাজ্যিক অতিথিৰ মৰ্যাদা দিয়া হ'ব বুলিও ঘোষণা কৰিছে। মাজুলীৰ দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰকে ধৰি কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰসকল এই মেলাত উপস্থিত থাকিব। একেদৰে ত্ৰিপুৰা আৰু অন্য ৰাজ্যৰ পুৰোহিতো এই অনুষ্ঠানত উপস্থিত থাকিব। তেওঁলোকে মেলাৰ অংশ হিচাপে হ'বলগীয়া ৰাজকীয় স্নানতো অংশ ল'ব। এই উপলক্ষে বিভিন্ন ধৰ্মীয় অনুষ্ঠান আৰু ভাগৱত কথাৰো আয়োজন কৰা হৈছে। প্ৰবীণ বৰখিয়ান অভিনেত্ৰী, শ্বিলং গুৱাহাটী কেন্দ্ৰৰ প্ৰথমগৰাকী ঘোষিকা জ্ঞানদা কাকতিৰ যোৱা নিশা শ্বিলঙত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 92 বছৰ। শ্বিলঙৰ বাসিন্দা জ্ঞানদা কাকতি দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। 1948 চনত পাৰঘাট ছবিৰে অসমীয়া চলচ্চিত্ৰ জগতত অভিনয় জীৱন আৰম্ভ কৰা জ্ঞানদা কাকতিয়ে অসমীয়াৰ লগতে বঙালী ছবিতো অভিনয় কৰিছিল। তেওঁ অভিনয় কৰা উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত পিয়লি ফুকন, পুবেৰুণ, হৰাপাত, লক্ষ্মী, ৰঙা পুলিচ, চাকনৈয়া, পুৱতি নিশাৰ সপোন, ওপৰ মহলা, শেষ বিচাৰ, প্ৰিয়জন, ৰাগ বিৰাগ আদি অন্যতম। 1996 চনত মুক্তিপ্ৰাপ্ত ৰাগ বিৰাগ তেওঁ অভিনয় কৰা অন্তিমখন ছবি আছিল। জ্ঞানদা কাকতিয়ে প্ৰভাত মুখাৰ্জীৰ দ্বাৰা নিৰ্মিত পুবেৰুণ ছবিৰ বাবে বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত দেশক প্ৰতিনিধিত্ব কৰিছিল। 2002 চনত শিল্পীগৰাকীয়ে কলাগুৰু বিষ্ণুৰাভা বঁটা লাভ কৰিছিল। অনাতা কেন্দ্ৰৰ গায়িকাৰূপে প্ৰতিষ্ঠা লাভ কৰা জ্ঞানদা কাকতিয়ে দুখনমান গ্ৰামোফোন ৰেকৰ্ডতো কণ্ঠদান কৰিছিল। বহুমুখী প্ৰতিভাসম্পন্ন এইগৰাকী শিল্পী আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জন্মলগ্নৰে পৰাই কেন্দ্ৰটোৰ সৈতে জড়িত আছিল। জ্ঞানদা কাকতিয়ে 1948 চনৰ 1 জুলাইত তেতিয়াৰ আকাশবাণী শ্বিলং গুৱাহাটী কেন্দ্ৰৰ শ্বিলং ষ্টুডিঅ'ৰ পৰা অসমীয়াত প্ৰথম ঘোষণা কৰিছিল। ডিমা হাছাও জিলাৰ উমৰাংচুৰ কয়লাখনিত আবদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে প্ৰতিকূল বতৰকো নেওচি অভিযান অব্যাহত আছে। কোল ইণ্ডিয়া লিমিটেডৰ উদ্ধাৰকাৰী দলে আজি অত্যাধুনিক সৰঞ্জামেৰে উমৰাংচুৰ কয়লাখনিটোৰ পৰা পানী নিষ্কাষণৰ চেষ্টা চলাই আছে। নৌসেনাই আবদ্ধ শ্ৰমিককেইজনৰ সম্ভেদ উলিয়াবৰ বাবে পানীৰ তলত চলাচল কৰা দূৰসংবেদী ব্যৱস্থা চালিত অত্যাধুনিক বিশেষ বাহন ব্যৱহাৰ কৰিছে। উদ্ধাৰকাৰী দলসমূহে অভিযানৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি নিশাৰ ভাগতো উদ্ধাৰ কাৰ্য অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে। ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমুনগৰ সমন্বয় ক্ষেত্ৰত আজিৰে পৰা বড়ো সাহিত্য সভাৰ 64 সংখ্যক অধিৱেশন 4-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আজি অধিৱেশনৰ মূল তোৰণ আৰু সাহিত্য একাডেমী বঁটাপ্ৰাপক ডঃ ৰীতা বড়োৱে খেংখ্ৰাই শীৰ্ষক শুভংকৰ উন্মোচন কৰে। অধিৱেশনৰ সৈতে সংগতি ৰাখি গঢ়ি তোলা বড়ো লিটাৰেৰী পায়োনিয়াৰ পাৰ্কখন সাহিত্য একাডেমী বঁটাপ্ৰাপক নবীন মল্ল বড়োৱে উদ্বোধন কৰে। কাইলৈ দ্বিতীয় দিনাৰ কাৰ্যসূচীত অবড়ো লোকসকলৰ সৈতে বাৰ্তালাপ, বড়ো ভাষাৰ অনুভৱ, অভিজ্ঞতা, বড়ো ভাষাৰ মৰ্যাদা সম্পৰ্কে এখন আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কাইলৈ ডিমাকুছি শীৰ্ষক এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰিব। ইয়াৰ পাছত চুবুৰীয়া ৰাষ্ট্ৰ নেপাল আৰু বাংলাদেশৰ লগতে ভাৰতৰ কেইবাখনো ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে বিশেষ মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ উদ্যোগত মৰিগাঁও জিলাৰ মায়ঙত দুদিনীয়াকৈ এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজি পুৱা এই কাৰ্যসূচীৰ অংশ হিচাপে ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। তদুপৰি পুৱাৰ ভাগত মন্ত্ৰালয়ৰ বিষয়াসকলৰ অংশগ্ৰহণেৰে চাফাই অভিযান আৰু এজোপা গছ আইৰ নামৰ শীৰ্ষক গছ পুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে অহা শনিবাৰে নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠান সম্পৰ্কত শ্ৰোতাসকলে হোৱাটছএপ নম্বৰ 9864055566 যোগে দিয়া অভিযোগ আৰু পৰামৰ্শৰ উত্তৰ দিয়া হ'ব। অনুষ্ঠানটোত ভাগ ল'ব বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিৱেশিকা অৰুণিমা গোস্বামী আৰু বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান চমুকৈ IIMCৰ আইজল চৌহদৰ আঞ্চলিক সঞ্চালক ডঃ শাশ্বতী গোস্বামীও সেইদিনা ষ্টুডিঅ'ত উপস্থিত থাকি বাতৰি সম্পৰ্কত তেওঁৰ মতামত আগবঢ়াব। অনুষ্ঠান চলি থকাৰ সময়ত আগ্ৰহী শ্ৰোতাই 03612661876 আৰু 2662325 নম্বৰত ফোন কৰিব পাৰিব। তিনিচুকীয়া জিলাৰ হুনজান গাঁও নিবাসী বৰদিৰাক মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অৱতাৰ নেওগৰ যোৱা নিশা মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 81 বছৰ। সদৌমৰাণ ছাত্ৰ সন্থাৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য তথা প্ৰাক্তন সভাপতিগৰাকীৰ মৃত্যুত তিনিচুকীয়া জিলাৰ বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।